যিচয়া ৪৬ অধ্যায়। বাবিলৰ দেৱতাবোৰৰ বিনাশ আৰু তাৰ পতন। বেল দেৱতা মূৰ্তিবোৰ নত হ'ল, নবু মূৰ্তিবোৰ দুখ খালে, সেইবোৰ গধুৰ হোৱা বাবে কঢ়িয়াই নিয়া জন্তুবোৰ নিম্নগামী হ'ল। এই কঢ়িয়াই নিয়া মূৰ্তিবোৰ ভাগৰুৱা জন্তুৰ বাবে গধুৰ বোজা হ'ল। একেলগে সিহঁত নত হয়, আঁঠু কাঢ়ে, সিহঁতে প্ৰতিমাবোৰ উদ্ধাৰ কৰিব নোৱাৰে, কিন্তু সিহঁত নিজেও বন্দী অৱস্থালৈ যায়। গৰ্ভৰ পৰা আৰু জন্মৰ আগৰে পৰা যিসকলক মই কঢ়িয়াই আনিছো, সেই জাকুবৰ বংশ আৰু ইজৰাইলৰ বংশৰ অৱশিষ্ট লোকসকল, মোৰ কথা শুনা। আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে ময়ে সেইজন, আৰু চুলি নপকা পৰ্যন্ত ময়েই তোমালোকক কঢ়িয়াম। ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম। মই তোমালোকক সুৰক্ষিত শহানলৈ লৈ যাম। তোমালোকে মোক কাৰ সৈতে তুলনা কৰিবা, আৰু মই কাৰ সাদৃশ্য, সেয়ে জানো আমাক তুলনা কৰিব পাৰিব? লোকসকলে মোনাৰ পৰা সোণ ঢালি দিয়ে আৰু তজুত ৰূপ জোখে। তেওঁলোকে তাৰ দ্বাৰাই এক দেৱতাৰ নিৰ্মাণ কৰিবলৈ সোণাৰীক বেজ দিয়ে। তেওঁলোকে সেই দেৱতাক প্ৰণিপাত কৰে আৰু পূজাও কৰে। তেওঁলোকে তাক তেওঁলোকৰ কান্ধত উঠাই আৰু কঢ়িয়াই লৈ যায়। তেওঁলোকে নিজ ঠাইত তাক স্থাপন কৰে, তাতে সি থিয় হৈ থাকে আৰু নিজৰ ঠাইৰ পৰা লৰচৰ নহয়। তেওঁলোকে তাৰ আগত কান্দে কিন্তু উত্তৰ দিব নোৱাৰে, নাইবা তেওঁলোকক সংকটৰ পৰা উদ্ধাৰ কৰিবও নোৱাৰে। সেই তোমালোক বিদ্ৰোহীসকল, এই বিষয়ে চিন্তা কৰা, কেতিয়াও প্ৰত্যাখ্যান নকৰিবা। সময়ৰ সৈতে পাৰ হৈ যোৱা আগৰ কথাবোৰ সোঁৱৰণ কৰা, কাৰণ ময়েই ঈশ্বৰ আৰু আন কোনো নাই। ময়েই ঈশ্বৰ, মোৰ তুল্য কোনো নাই। মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষণা কৰিছোঁ, আৰু আগতীয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই। মই কৈছোঁ, মোৰ পৰিকল্পনা সিদ্ধ কৰিম, আৰু মই যিদৰে ইচ্ছা কৰোঁ সেইদৰে কৰিম। মই পূব দিশৰ পৰা এক হিংসুক চৰাইক দূৰ দেশৰ পৰা মোৰ মনোনীত পুৰুষক মাতিম। হয়, মই ক'লোঁ, মই তাক সিদ্ধ কৰিম। মোৰ উদ্দেশ্য আছে, ময়ো কৰিম। সুকাৰ্যৰ পৰা দূৰৈত থাকা যদি লোকসকল মোৰ কথা শুনা, মই মোৰ ধাৰ্মিকতা ওচৰলৈ আনো, এইটো দূৰত নাথাকে আৰু মোৰ পৰিত্ৰাণে বাট নাচায়। আৰু মই চিয়োনক পৰিত্ৰাণ আৰু ইজৰাইলক মোৰ সৌন্দৰ্য দিম।